Ea, Akahmani. বাতৰিৰ সৈতে মই পংকজনাথ ভট্টাচাৰ্য, মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, অপাৰেচন সিন্দুৰৰ অধীনত প্ৰতিফলিত ভাৰতৰ সন্ত্ৰাসবিৰোধী গোটখনৰ বিষয়ে নিৰ্বাচিত কিছুসংখ্যক সৰ্বদলীয় প্ৰতিনিধিৰ 7টা দল সোনকালে বিদেশলৈ ৰাওনা হ'ব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ গুলজাৰ হাউচৰ এটা আৱাসিক ভৱনত আজি পুৱা 2 বজাত কমেও 17 জন উপস্থিত হয়। বিদেশ বাণিজ্য সঞ্চালকালয়ে বাংলাদেশৰ পৰা ভাৰতলৈ একাংশ সামগ্ৰী আমদানিৰ ক্ষেত্ৰত সচালিত কাৰ্য কৰি হোৱাৰ নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। ভাৰত আজি 19 বছৰ অনূৰ্ধ চাল ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে আৰু IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে অপাৰেচন সিন্দুৰৰ অধীনত প্ৰতিফলিত ভাৰতৰ সন্ত্ৰাসবিৰোধী যুঁজখনৰ বিষয়ে নিৰ্বাচিত কিছুসংখ্যক দেশক জনাবৰ বাবে সৰ্বদলীয় প্ৰতিনিধিৰ 7টা দল সোনকালে বিদেশলৈ ৰাওনা হ'ব। সামাজিক মাধ্যমত শ্ৰীৰিজিজুৱে এই সৰ্বদলীয় প্ৰতিনিধি দলত অন্তৰ্ভুক্ত সাংসদ আৰু অন্যান্যসকলৰ তালিকাও প্ৰকাশ কৰে। বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাই নেতৃত্ব দিবলগীয়া প্ৰথমটো দলে ছৌদি আৰৱ, বাহৰেইন, কুৱেইট আৰু আলজেৰিয়া ভ্ৰমণ কৰিব। এইটো গোটত বৰ্ষীয়ান ৰাজনীতিক গোলাম নবী আজাদ, বিজেপিৰ সাংসদ নিশিকান্ত দুবে আৰু AIMIMৰ সাংসদ আছাদুদ্দিন ওৱেইছিকো অন্তৰ্ভুক্ত কৰা হৈছে। ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইউৰোপীয়ান ইউনিয়ন, ইটালী আৰু ডেনমাৰ্ক ভ্ৰমণলৈ যাবলগীয়া দ্বিতীয়টো দলক বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদে নেতৃত্ব দিব। ইয়াত কংগ্ৰেছ সাংসদ ডঃ অমৰ সিং, শিৱসেনা উদ্ধৱ গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী MJ আকবৰ অন্তৰ্ভুক্ত হৈছে। JDUৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত তৃতীয়টো দল ইণ্ডোনেছিয়া, মালয়েছিয়া, দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰলৈ যাব। অন্যান্যসকলৰ লগতে এই গোটত আছে তৃণমূল কংগ্ৰেছৰ ইউছুফ পাঠান, CPIMৰ জন ব্ৰিটাছ আৰু কংগ্ৰেছ নেতা ছলমান খুৰ্শিদ। চতুৰ্থটো গোটত শিৱসেনাৰ সাংসদ শ্ৰীকান্ত একনাথ সিন্দেই নেতৃত্ব দিব আৰু এইটো গোটে সংযুক্ত আৰৱ আমিৰশ্বাহী, লাইবেৰিয়া, কংগো, চিয়েৰা লিয়ন ভ্ৰমণ কৰিব। বিজেপিৰ বাসুৰী স্বৰাজ, BJDৰ সস্মিত পাত্ৰ, IUML সাংসদ ET মহম্মদ বছিৰ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী SS আহলুৱালিয়াক এই গোটত অন্তৰ্ভুক্ত কৰা হৈছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বৰ পঞ্চমটো গোটত JMMৰ সাংসদ সৰফৰাজ আহমেদ, LJPৰ সাংসদ সম্ভৱী, TDPৰ সাংসদ GM হৰিশ বালাযোগী আৰু শিৱসেনাৰ সাংসদ মুৰলী দেউৰাক অন্তৰ্ভুক্ত কৰা হৈছে। এইটো গোটে আমেৰিকা যুক্তৰাষ্ট্ৰ, পানামা, গায়ানা, ব্ৰাজিল আৰু কলম্বিয়া ভ্ৰমণ কৰিব। ষষ্ঠটো গোটক DMKৰ সাংসদ কানিমোঝি কৰুণানিধিয়ে নেতৃত্ব দিব। নেশ্যনেল কনফাৰেন্সৰ সাংসদ মিয়ান আলতাফ আহমেদ, সমাজবাদী পাৰ্টীৰ সাংসদ ৰাজীৱ ৰায় আৰু RJDৰ সাংসদ প্ৰেমচান্দ গুপ্তাও অন্তৰ্ভুক্ত এই গোটে স্পেইন, গ্ৰীচ, শ্লোভেনিয়া, লাটাভিয়া আৰু ৰাছিয়া ভ্ৰমণ কৰিব। সপ্তম তথা অন্তিম গোটটোৰ নেতৃত্ব NCPৰ শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্ৰিয়া চলেক দিয়া হৈছে। এই গোটত আছে বিজেপিৰ সাংসদ ৰাজীৱ প্ৰতাপ ৰুডী, বিজেপিৰ অনুৰাগ সিং ঠাকুৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰলীধৰণ আৰু কংগ্ৰেছ সাংসদ মনীষ তিৱাৰী। এইটো গোট ইজিপ্ত, কাটাৰ, ইথিঅপিয়া আৰু দক্ষিণ আফ্ৰিকালৈ যাব। হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ গুলজাৰ হাউচৰ এটা আৱাসিক ভৱনত আজি পুৱা জুই লগাৰ ফলত কমেও 17 জন লোকৰ মৃত্যু হয় আৰু বহুকেইজন আহত হয়। মৃত্যু হোৱাসকলৰ ভিতৰত 7 বছৰ বয়সৰ তলৰ 8টা শিশু আৰু 6গৰাকী মহিলা আছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ভূমি মহলাত লগা জুয়ে নিমিষতে সমগ্ৰ ভৱনটো আগুৰি পেলায়। জুই লগাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত 11খন জুই নুমোৱা গাড়ী আৰু এটা ৰবটক জুই নিৰ্বাপনৰ কামত ব্যৱহাৰ কৰা হয়। অগ্নি নিৰ্বাপক বাহিনীৰ লোকে আৱাসিক ভৱনটোৰ পৰা 17গৰাকী লোকক উদ্ধাৰ কৰে। স্থানীয় আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি জুই লগাৰ কাৰণ এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই আৰু তদন্ত চলি আছে। কেন্দ্ৰীয় কয়লা মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকলো ধৰণৰ সাহায্যৰ আশ্বাস দিয়ে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে আহত লোকসকলৰ চিকিৎসাৰ সুব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদৰ অগ্নিকাণ্ডত মৃত্যু হোৱাসকলৰ প্ৰতি গভীৰ শোক ব্যক্ত কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঘটনাত মৃত্যু হোৱাসকলৰ নিকট আত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ এককালীন সাহায্য দিয়া হ'ব। আহতসকলকো 50,000 টকাকৈ সাহায্য দিয়াৰ কথা প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। শ্ৰীমোদীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। বিদেশ বাণিজ্য সঞ্চালকালয়ে বাংলাদেশৰ পৰা ভাৰতলৈ একাংশ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত ততালিকে কাৰ্যকৰী হোৱাকৈ নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এখন অধিসূচনাযোগে বাংলাদেশৰ পৰা ভাৰত হৈ নেপাল আৰু ভূটানলৈ প্ৰেৰণ কৰা সামগ্ৰীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব বুলি স্পষ্ট কৰি দিছে। নতুন নিষেধাজ্ঞা অনুসৰি বাংলাদেশৰ পৰা কোনোধৰণৰ ৰেডিমেড বস্ত্ৰৰ আমদানিত ভাৰতীয় ভূবন্দৰৰ মাধ্যমেৰে কৰিব পৰা নাযাব। অৱশ্যে নহা, সেৱা আৰু কলকাতাৰ সামুদ্ৰিক বন্দৰেৰে এই সামগ্ৰীসমূহ আমদানি কৰিব পৰা যাব। তদুপৰি ফল মূল, ফলৰ সোৱাদযুক্ত আৰু কাৰ্বনিক এচিডৰ লৱণযুক্ত পানীয়, প্ৰসংস্কৰিত খাদ্য সামগ্ৰী, কপাহ আৰু কপাহী সূতাৰ অৱশিষ্ট, প্লাষ্টিক আৰু পি ভি চিৰে নিৰ্মাণ কৰা সামগ্ৰী আৰু কাঠৰ আচবাবৰ আমদানিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা প্ৰযোজ্য হ'ব। এই সামগ্ৰীসমূহৰ অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰামৰ যিকোনো ভূ সীমা শুল্ক কেন্দ্ৰ অথবা সংহত পহৰা চকীৰ লগতে পশ্চিমবংগৰ চংগৰবান্ধ আৰু ফুলবাৰী পহৰা চকী হৈ আমদানিৰ অনুমতি দিয়া হ'ব। বাংলাদেশৰ পৰা মাছ, খোৱাতেল, ৰন্ধন গেছ আৰু শিলৰ আমদানিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰক তেওঁৰ উপজা দিনৰ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে উপ ৰাষ্ট্ৰপতিৰ সুস্বাস্থ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত কয় যে পূৰ্বে এগৰাকী সফল অধিবক্তা হিচাপে জনাজাত শ্ৰীধনখৰৰ সংবিধানৰ বিশদ জ্ঞান আছে। তেওঁ কয় যে উপ ৰাষ্ট্ৰপতি তথা উচ্চ সদনৰ অধ্যক্ষ শ্ৰীধনখৰে সদনৰ কাম কাজ সুচাৰুৰূপে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত প্ৰশংসনীয় ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে শ্ৰীধনখৰে সমাজৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে সদায় প্ৰয়াস কৰি আহিছে। তেওঁ শ্ৰীধনখৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াক জন্মদিনৰ শুভেচ্ছা জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে সমাজৰ বাবে আগবঢ়োৱা সেৱাৰ মনোভাৱৰ বাবে শ্ৰীদেৱগৌড়াক সকলোৱে সন্মান কৰে। তেওঁ কয় যে বিভিন্ন বিষয়ৰ ক্ষেত্ৰত থকা শ্ৰীদেৱগৌড়াৰ জ্ঞান আৰু অন্তৰ্দৃষ্টি শক্তিৰ উৎস। প্ৰধানমন্ত্ৰীয়ে 92 বছৰত ভৰি দিয়া দেৱগৌড়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা পৃথিৱী নিৰীক্ষণ উপগ্ৰহ ES-09 নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰাত ব্যৰ্থ হয়। ইছৰোৰ অধ্যক্ষ ডঃ ভি নাৰায়ণে কয় যে উপগ্ৰহটোৱে প্ৰথম আৰু দ্বিতীয় স্তৰ সফলতাৰে পাৰ কৰে যদিও তৃতীয় স্তৰত দেখা দিয়া কাৰিকৰী বিজুতিৰ বাবে এই অভিযান সফল নহল। ভাৰত আজি 19 বছৰ অনুৰ্ধ ছাফ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অৰুণাচল প্ৰদেশৰ গোল্ডেন জুবলি ষ্টেডিয়ামত খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। গ্ৰুপ পৰ্যায়ত শ্ৰীলংকাক 8-0, নেপালক 4-0 আৰু শুকুৰবাৰে ছেমি ফাইনেলত মালদ্বীপক 3-0 গ'লত পৰাস্ত কৰা ভাৰতীয় দল বৰ্তমান ভাল ফৰ্মত আছে। বাংলাদেশে বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত নেপালক 2-1 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে প্ৰাথমিক কৃষি ঋণ ছচাইটিসমূহৰ অৰ্থনৈতিক সংস্কাৰৰ নতুন নীতি পৰিকল্পনা ঘোষণা কৰিছে। গুজৰাট ৰাজ্যিক সমবায় সংঘই আহমেদাবাদত আয়োজন কৰা সমবায় সন্মিলনত ভাষণ দি শ্ৰীশ্বাহে এই কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰাথমিক কৃষি ঋণ ছচাইটি সংস্কাৰ সাধন কৰি দেশত সমবায় আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক গুৰুত্ব আৰোপ কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। অপাৰেচন সিন্দুৰৰ অধীনত প্ৰতিফলিত ভাৰতৰ সন্ত্ৰাসবিৰোধী যুঁজখনৰ বিষয়ে নিৰ্বাচিত কিছুসংখ্যক দেশক জনাবৰ বাবে সৰ্বদলীয় প্ৰতিনিধি 7টা দল সোনকালে বিদেশলৈ ৰাওনা হ'ব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰিছে। হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ গুলজাৰ হাউছৰ এটা আৱাসিক ভৱনত আজি পুৱা জুই লগাৰ ফলত কমেও 17 লোকৰ মৃত্যু হয়। বিদেশ বাণিজ্য সঞ্চালকালয়ে বাংলাদেশৰ পৰা ভাৰতলৈ একাংশ সামগ্ৰী আমদানিৰ ক্ষেত্ৰত ততালিকে কাৰ্যকৰী হোৱাকৈ নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। আৰু ভাৰত আজি 19 বছৰ অনুৰ্ধ ছাফ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।